চিরে পবিত্র খ্যানাতে উজ্জ্বলি খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আপুনি কিজানি ভাবিছে আমি এই চিঠি লিখাৰ কথাটো সদায় কিয় কৈ থাকোঁ, নহয় জানো? আচলতে আমি শ্ৰোতাসকলৰ পৰা চিঠি পালেহে জানিব পাৰোঁ আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনিছে বুলি। লগতে এই অনুষ্ঠানটোৰ গুণাগুণৰ বিষয়েও আমাৰ ধাৰণা এটা হয়। কোনোবাই শুনি উপকৃত হোৱা বুলি শুনিলে আমি কাম কৰি যাবলৈ দুগুণ উৎসাহ পাওঁ। গতিকে অনুগ্ৰহ কৰি আজিয়েই দুখাৰিমান লিখি পঠিয়াওকচোন। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় এই কথা জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে বাৰু? যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰৰ 5 আৰু 6 নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিতে আমাৰ আলোচনা আগবঢ়াইছিলোঁ আৰু তাত বিশেষভাৱে আমি ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা স্বৰ্গদূতৰ বিষয়টো পঢ়িবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই যিহুদা পত্ৰৰ 6 নম্বৰ পদৰ পৰাই আলোচনা আগবঢ়াই নিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে সাধাৰণ মানুহক যে ইমান প্ৰেম কৰা সেই কথা ভাবিলেই আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। প্ৰাৰ্থনা কৰিছোঁ পিতা, তোমাৰ বাক্য বুজি পাবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন তোমাৰ মহান আশীৰ্বাদেৰে সফল কৰি তোলা। তোমাৰ স্পষ্ট মাত তেওঁলোকক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন।
প্ৰিয় শ্ৰোতা,
মানুহে আজি এই বস্তুবাদী জগতখনলৈ চাই বৰ চিন্তা কৰে। মানুহে আজি চন্দ্ৰলৈ যাব পাৰে আৰু এই পৃথিৱীত থকা মানুহৰ স্বভাৱ চৰিত্ৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সেই কথা হলে মানুহে নাজানে। আজিকালি প্ৰায়বিলাক ডাঙৰ ডাঙৰ মহানগৰত হাতত অস্ত্ৰ শস্ত্ৰ লৈ সন্ত্ৰাসবাদী আদি গুণ্ডা ডকাইত আদি মুকলিকৈ ঘূৰি ফুৰে আৰু আইন মানি চলা নিৰীহ মানুহ নিজৰ ঘৰতে জেলত থকাৰ দৰে ভয়তে থাকিব লগা হৈছে। আজি কিছু বছৰ আগতে আজিৰ এই বস্তুবাদী প্ৰজন্মটোৱে কৈছিল যে মানৱ প্ৰকৃতি দিনে দিনে ভাল হ'ব ধৰিছে, গতিকে আমাক আৰু কোনো আইন, পুলিচ, জেল, কাৰাগাৰ আদিৰ প্ৰয়োজন নাই। তেনেদৰেই কিছুমান উন্নত দেশত বিভিন্ন আইন আদি শিথিল কৰি যেন ঢাকনি এখনহে খুলি দিয়া হ'ল, কিন্তু আমি দেখিবলৈ পালোঁ যে ঢাকনিৰ তলত গোলাপ জল নাই, আছিল গেলা পচা দুৰ্গন্ধময় ময়লা মাথোন। ঘিনলগীয়া অবৰ্ণনীয় অপৰাধবোৰ সংঘটিত হৈছে, অবিশ্বাস্য অনৈতিক কাৰ্য আজি ঘটিব ধৰিছে। গতিকে প্ৰশ্ন সুধিব ধৰিছে আজি মানুহে, এই ঘিনলগীয়া অৱস্থাটো ক'ৰ পৰা আহিল? এজন লোকে মন্তব্য কৰিছিল, যদি কোনো চয়তান নাই তেনেহলে আজি এই পৃথিৱীত থকা পাপ মন্দতাৰ কাৰণৰ কথা বুজাবৰ বাবে মানুহে এজন চয়তান আৱিষ্কাৰ কৰি ল'ব লাগিব। কথাটো কিমান সঁচা নহয়নে বাৰু? এই কথাটো অস্বীকাৰ কৰাটো অসম্ভৱ যে মানৱ জাতিৰ প্ৰকৃতি মন্দ। আমাৰ কোনেও আচলতে এই কথাটো অনুভৱ নকৰোঁ যে আমি আচলতে সম্পূৰ্ণ মন্দ বংশৰ জীৱ আৰু আমি এনেকুৱা এখন জগতত বাস কৰোঁ যিখন চয়তানৰ নিয়ন্ত্ৰণতহে চলি আছে। আইন কানুনবোৰ আঁতৰাই দিলে এখন সুন্দৰ সমাজৰ সৃষ্টি হ'ব বুলি ভবা হৈছিল, কিন্তু পৃথিৱীত যোৱা কেইটামান দশকত ঘটা ঘটনাৱলীয়ে মানুহক আকৌ অলৌকিকতালৈ উভতাই আনিছে। কিন্তু দুখৰ কথা এইয়ে যে অসুচী আত্মাৰ বিষয়টোতহে মানুহে অধিক গুৰুত্ব দিয়ে। মানুহে এই কথাটো আজি দেখা পাইছে যে জগতত চলি থকা মন্দতাৰ কাৰণ ব্যাখ্যা কৰিবলৈ তেওঁলোকে অসুচী আত্মাৰ কথাটো বিশ্বাস কৰিবই লাগিব। এই প্ৰসংগত বাইবেলৰো বিশেষ ক'ব লগা আছে। প্ৰিয় শ্ৰোতা, বাইবেলখন আচলতে অতি আপ টু ডেট, অতি আধুনিক। বাইবেলেই আমাক জনাইছে সেই স্বৰ্গদূতবিলাকৰ কথা যিবিলাকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে তেওঁলোকক বন্দী কৰি ৰখা হৈছে। ছয় নম্বৰ পদটো আকৌ পঢ়ি দিছো, আৰু যি স্বৰ্গদূতবিলাকে নিজৰ আধিপত্য নাৰাখি নিজ বাসস্থান ত্যাগ কৰিলে তেওঁলোকক তেওঁ মহাদিনৰ বিচাৰৰ অৰ্থে অনন্তকলীয় বন্ধনত আন্ধাৰৰ অধীনে ৰাখিলে। আহিবলগীয়া সুদবিচাৰৰ বিষয়ে ঈশ্বৰৰ বাক্যত বহুখিনি কথাই কোৱা হৈছে। বাইবেলৰ কথা ভালদৰে নজনা মানুহবোৰে ভৱিষ্যতে আহিবলগীয়া মাত্ৰ এটা সুদবিচাৰৰ কথাহে কয়। পৰিত্ৰাণ লাভ নকৰা লোকসকলৰ বাবে সেই বগা সিংহাসনৰ সুদবিচাৰ নিশ্চয় আহি আছে। প্ৰকাশিত বাক্য বিশ নম্বৰ অধ্যায়ৰ এঘাৰ নম্বৰ পদৰ পৰা পোন্ধৰ নম্বৰ পদলৈকে পঢ়িলে সেই কথা আপোনালোকে পাব। প্ৰকাশিত বাক্য বিশ নম্বৰ অধ্যায়ৰ এঘাৰৰ পৰা পোন্ধৰ নম্বৰ পদ। কিন্তু আচলতে ঈশ্বৰৰ বাক্যত আঠটা সুদবিচাৰৰ উল্লেখ আছে, আঠটা। আৰু সেই আঠটা সুদবিচাৰৰ এটা হৈছে স্বৰ্গদূতবিলাকৰ সুদবিচাৰ, আৰু সেই সুদবিচাৰ শেষৰ কালত হ'ব। প্ৰথম কৰিন্থীয়া পত্ৰত আমাক পুনৰুত্থানৰ ক্ৰমটো দি দিয়া হৈছে। পাঠ কৰি দিম প্ৰথম কৰিন্থীয়া পোন্ধৰ নম্বৰ অধ্যায়ৰ তেইছৰ পৰা পঁচিছ নম্বৰ পদ। কিন্তু প্ৰতিজনক নিজ নিজ শ্ৰেণীত জিওৱা হয়, প্ৰথম ফল খ্ৰীষ্ট, পাছে খ্ৰীষ্টৰ আগমনত তেওঁৰ লোকবিলাক, তাৰ পাছত শেষ হ'ব, তেতিয়া তেওঁ সকলো শাসন, ক্ষমতা আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শুধাই দিব। কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব। গতিকে প্ৰভু যীশুৰ সেই এহেজাৰ বছৰীয়া শাসনকালৰ সময়তেই এই অসুচী আত্মাবোৰৰ বিচাৰ কৰা হ'ব। শাস্ত্ৰত স্বৰ্গদূতৰ বিচাৰ সম্বন্ধে বহুখিনি কথাই কোৱা হৈছে। আমি আন এটা শাস্ত্ৰাংশ চাওঁ হওক। প্ৰথম কৰিন্থিয়া 6:3 পাচনি পৌলে এনেদৰে কৈছে, আমি যে স্বৰ্গদূতবিলাকৰো সুধবিচাৰ কৰিম তাক নাজানানে? তেন্তে এই জীৱনৰ সম্পৰ্কীয় বিষয়ত কোনো কথাই নাই। পাচনি পৌলে এই কথাটো উল্লেখ নকৰা হলে আমি কেতিয়াও নাজানিলোহেঁতেন। আমি খ্ৰীষ্টীয় বিশ্বাসীসকল প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনকালত আমাৰ প্ৰভু যীশুৰ লগত থাকিম। হয়তো আমি খ্ৰীষ্টীয় মণ্ডলীৰ অনন্তকলীয়া স্থান নতুন জিৰচালেম আৰু পৃথিৱীৰ মাজত সঘনাই অহা যোৱা কৰি থাকিম, আৰু কোনো এটা সময়ত হয়তো পৃথিৱীত খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন চলি থকাৰ সময়তে স্বৰ্গদূতবোৰৰ বিচাৰ কৰা হ'ব। যদিও আমাক স্বৰ্গদূতসকলতকৈ নিম্ন খাপৰ হিচাপে সৃষ্টি কৰা হৈছিল, তেওঁলোকৰ সুধবিচাৰত আমিও কিবা এটা ভাগ ল'ব লাগিব। পাচনি পিতৰেও যিহুদাৰ কথাখিনিৰ লগত খাপ খোৱাকৈ স্বৰ্গদূতৰ বিচাৰৰ আন এটা উল্লেখ কৰিছে। পাঠ কৰি দিম 2 পিতৰ 2:4। কিয়নো ঈশ্বৰে যদি পাপ কৰা দূতবিলাকক মৰম নকৰিলে, কিন্তু নৰকত পেলাই বিচাৰৰ অৰ্থে ৰক্ষিত হ'বলৈ অন্ধকূপত সমৰ্পণ কৰিলে। ইয়াত এনে এটা ভাৱ সোমাই আছে যে সেই বিদ্ৰোহী স্বৰ্গদূতবোৰক কোনো এঠাইত শক্তিশালী পহৰা দি বন্ধ কৰি ৰখা হৈছে। আৰু আমি দেখিলো যে এই বিদ্ৰোহী স্বৰ্গদূতবোৰক ভৱিষ্যতে শেষকালত আহিবলগীয়া সুদবিচাৰৰ সন্মুখীন হ'বলৈ ৰাখি থোৱা হৈছে। সেই পতিত স্বৰ্গদূতবিলাকৰ আন দলটো হৈছে অসুচী আত্মাবিলাক, আৰু সেইবোৰ আজি পৃথিৱীত বিচৰণ কৰি ফুৰে। অসুচী আত্মাৰ কাৰ্যকলাপ বাস্তৱ কথা। অৱশ্যে এই বিষয়টোক লৈ মানুহ কেতিয়াবা মাত্ৰাধিক ব্যস্ত হয়। কিছুমান ঘটনা অৱশ্যে অসুচী আত্মাৰ কাৰ্যকলাপ নহবও পাৰে, কিন্তু কিছুমান কাৰ্যকলাপ স্বাভাৱিক পাৰ্থিৱ ধৰণে কেতিয়াও ব্যাখ্যা কৰিব নোৱাৰি, আৰু সেইবাবেই তেনেকুৱা বিষয়ৰ ওপৰত নিৰ্মিত কিছুমান চিনেমাই মানুহক অতিকৈ আকৰ্ষিত কৰে। কিছুমান কাল্পনিক কথা থাকিলেও তেনেকুৱা কিছুমান চিনেমা সঁচা ঘটনাৰ আলমতো নিৰ্মিত হয়। পৃথিৱীত এনেকুৱা অলৌকিক ঘটনা ঘটি আছে। প্ৰকাশিত বাক্য পুস্তকত পতিত স্বৰ্গদূতৰ বিচাৰৰ কথা কেইবাবাৰো উল্লেখ কৰা হৈছে। আমি চাব খুজিছো প্ৰকাশিত বাক্য 20:10। ইয়াত এনেদৰে লিখা আছে, আৰু সিহঁতক ভুলোৱা ছয়তানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ল। তাত সেই পশু আৰু ভাৰী কোৱা ভাৱবাদীও আছে, আৰু সিহঁতে অনন্তকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব। ইয়াত অগ্নিৰ সৰোবৰ অৰ্থাৎ নৰকৰ কথা কোৱা হৈছে। অৱশ্যে আপুনি সঁচাসচি জুই নহয় বুলি হয়তো যুক্তি দৰ্শাব পাৰে, কিন্তু ই জুইতকৈও অধিক ভয়াৱহ। কিন্তু সেই নৰকৰ যন্ত্ৰণা কিমান ভয়াৱহ হ'ব সেইটো বুজাবলৈ আচলতে জুই অসমৰ্থ। তদুপৰি ইয়াত আত্মিক সৃষ্টিবোৰৰ কথা কৈছে, আৰু আত্মাৰ ওপৰত জুইৰ প্ৰভাৱো নাথাকে। এই পদৰ পৰা আমি এই কথাও বুজি পাওঁ যে ছয়তান এতিয়া নৰকত নাই। বহুতো মানুহে ভাবে ছয়তান নৰকত থাকে, কিন্তু ছয়তান আজি আমাৰ মাজতেই থাকি সক্ৰিয় হৈ আছে, আৰু ছয়তানৰ এদল বিশাল সহায়ক আছে, পাৰ্থিৱ আৰু অলৌকিক। বহুতো মানুহে ক'ব নোৱাৰাকৈয়েই ছয়তানক সহায় কৰি আছে। বিশেষকৈ শেষকালত হ'বলগীয়া মহাক্লেশৰ সময়ছোৱাত খ্ৰীষ্টীয় বিশ্বাসী আৰু ইছৰাইল জাতিৰ ওপৰত চলিবলগীয়া তাৰণাৰ গুৰি ধৰিব ছয়তানে। ছয়তানক স্বৰ্গৰ পৰা দলিয়াই পেলোৱা হ'ব। সেই মহানাগক অৰ্থাৎ ডিয়াবল আৰু ছয়তান নামেৰে বিখ্যাত হোৱা যি পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মাই তাক পৃথিৱীলৈ পেলোৱা হ'ল, আৰু তাৰ দূতবিলাককো তাৰ লগতে পেলোৱা হ'ল। প্ৰকাশিত বাক্য 12:9। খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালত ছয়তানক বন্দী কৰি ৰখা হ'ব। প্ৰকাশিত বাক্য 20:1-3 পঢ়িলে আমি এইবুলি পঢ়িবলৈ পাওঁ, পাছে সেই অগাধ ঠাইৰ চাবি আৰু এগছ বৰ শিকলি হাতত লোৱা এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ সেই নাগ অৰ্থাৎ পুৰাতন সৰ্প যি ডিয়াবল আৰু ছয়তান তাক ধৰি এহেজাৰ বছৰলৈ বান্ধি সেই অগাধ ঠাইত পেলাই দিলে। আৰু সেই এহেজাৰ বছৰ পূৰ নহয় মানে সি যেন জাতিবিলাকক ভুলাব নোৱাৰে, এইকাৰণে মুখ বন্ধ কৰি তাৰ ওপৰত চাপ মাৰিলে। তাৰ পাছত অলপকাললৈ সি মুক্ত হ'ব লাগিব। কিন্তু অৱশেষত ছয়তানক অগ্নিৰ সৰোবৰত পেলোৱা হ'ব আৰু সেই কথাই আমি পাওঁ প্ৰকাশিত বাক্য বিশ নম্বৰ অধ্যায়ৰ দহ নম্বৰ পদত। এতিয়া আমি সাত নম্বৰ পদত পাওঁ ছদোম আৰু ঘমৰাই কৰা পাপৰ কথা। পাঠ কৰি দিম যিহুদাৰ পত্ৰ সাত নম্বৰ পদ। সেইদৰে ছদোম আৰু ঘমোৰা আৰু তাৰ চাৰিওফালৰ নগৰবোৰ তেওঁবিলাকৰ নিচিনাকৈ বেশ্যাগমন আৰু পুং মৈথুনত ৰত হোৱাত অনন্ত জুইৰ দণ্ড ভোগ কৰি আৰ্হিস্বৰূপে আগত ওলাই আছে। এইটো অতীতত ঘটা বিশ্বাসভ্ৰষ্টতাৰ যিহুদাই দিয়া তৃতীয়টো উদাহৰণ। যিহুদাই ইতিমধ্যে ইছৰাইল জাতিৰ অবিশ্বাসৰ কথা ক'লে। নিজৰ প্ৰথম আধিপত্য ধৰি ৰাখিব নোৱাৰা স্বৰ্গদূতবোৰৰ কথাও ক'লে। আৰু এতিয়া যিহুদাই কৈছে ছদোম ঘমোৰা আৰু তাৰ আশে পাশে থকা মানুহবোৰৰ কথা। এই নগৰকেইখনক ইমান প্ৰচণ্ডভাৱে সুধবিচাৰ কৰা হৈছিল যে এতিয়া খুব সম্ভৱ সেই নগৰ দুখন মৰুসাগৰৰ তলত বুৰ গৈ আছে। কিছুমান মানুহে অৱশ্যে ভাবে যে ছদোম আৰু ঘমোৰাৰ পুৰণি স্থান তেওঁলোকে বিচাৰি পাইছে, আৰু এই কথা সঁচা নে মিছা আমি খাটাংকৈ ক'ব নোৱাৰোঁ। কিন্তু সেই নগৰকেইখনৰ সঠিক অৱস্থান আজি আমাৰ বাবে প্ৰয়োজনীয় কথা নহয়। কিন্তু আমি জানিবলগীয়া প্ৰয়োজনীয় কথাটো এয়ে যে এই নগৰকেইখন ঈশ্বৰে ধ্বংস কৰিছিল, কাৰণ তেওঁলোকে তেওঁলোকৰ শৰীৰ অপবিত্ৰ কৰিছিল, তেওঁলোকে সমকামিতাত লিপ্ত হৈ এনে কুকাৰ্য কৰিছিল। এই কথা মন কৰিবলগীয়া যে আজি ছদোম ঘমোৰাৰ পাপ আমি সমকামিতা বুলি কৈ থওঁ মাত্ৰ। ব্যভিচাৰক আজি মুক্ত বা অবাধ প্ৰেম বুলি কোৱা হয়, মাতালজনক আজি সন্মানীয় সুৰাসক্ত বুলি কোৱা হয়, আৰু নৰহত্যাকাৰীজনক খন্তেকীয়া পাগল বুলি আমি কওঁ। ছয়তানে আজি জগতখনক খুব ভালদৰেই নতুন নতুন শব্দবিলাক শিকাই আছে। কিন্তু ছদোম ঘমোৰাৰ পাপ ঈশ্বৰৰ দৃষ্টিত অতি অনৈতিক আৰু সকলোতকৈ ঘিনলগীয়া পাপ। ঈশ্বৰে অতীতত মানুহক তেওঁলোকৰ কামনা বাসনাজনিত পাপৰ বাবে শাস্তি দিছিল, আৰু সেই কথাটো আজিৰ প্ৰজন্মৰ কাৰণে এটা সাৱধানবাণী হোৱা উচিত। এই দিশত সীমা অতিক্ৰম কৰি যোৱা যিকোনো সভ্যতাকেই ঈশ্বৰে সুধবিচাৰ কৰিব, আৰু আজিৰ সভ্যতাই ঠিক একেটা পাপেই কৰি থকা নাই বুলি আমি জানো ক'ব পাৰিম? নিশ্চয় নোৱাৰো, নহয় জানো? এতিয়া যিহুদাই আধুনিক ভ্ৰষ্ট বিশ্বাসী শিক্ষকসকলৰ পৰিচয় দিয়া আমি দেখিবলৈ পাম। আঠ নম্বৰ পদটো পঢ়ি দিছো, যিহুদাৰ পত্ৰ আঠ নম্বৰ পদ। তথাপি সেই লোকবিলাকে সেই একেদৰে সপোন দেখা হৈ মাংসক অসুচী কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰে। এই বিশ্বাসভ্ৰষ্ট শিক্ষকসকলৰ পৰা আমি সাৱধান হ'ব লাগে। চাৰি নম্বৰ পদত যিহুদাই আমাক কৈছিল যে এনে বিশ্বাসভ্ৰষ্ট শিক্ষকসকলে আমি গম নোপোৱাকৈ আমাৰ মাজত প্ৰৱেশ কৰিছে, অৰ্থাৎ তেওঁলোকে কাষৰ দুৱাৰেদি মনে মনে সোমাইছে। তেওঁলোকে ছদ্মবেগ ধৰি মণ্ডলীত প্ৰৱেশ কৰিছে। তেওঁলোকৰ বাহ্যিক স্বৰূপ আৰু অন্তৰৰ বিশ্বাস একে নহয়। তেওঁলোক আচলতে যেনেকুৱা নহয় তেনেকুৱা হয় বুলি ভুৱা অভিনয় মাথোন কৰি থাকে। এই ভুৱা শিক্ষকক, বিশ্বাসভ্ৰষ্ট শিক্ষক প্ৰচাৰকসকলক চিনি পোৱাৰ চাৰিটা উপায় যিহুদাই আমাক এই পদটোত দিছে। সেইকেইটা আমি এটা এটাকৈ চাম। প্ৰথমতে, তেওঁলোক সেই একেদৰে সপোন দেখা, অৰ্থাৎ তেওঁলোক এখন কাল্পনিক জগতত বাস কৰা লোক, যিখন জগত আচলতে নাইয়েই। আমি ভাবোঁ তাত্ত্বিক দিশত নিজক আধুনিক বুলি কোৱা তথাকথিত উদাৰপন্থীসকলে আচলতে কেতিয়াও বাস্তৱৰ সৈতে মুখামুখি হোৱা নাই। সেই তথাকথিত উদাৰপন্থীসকলৰ কথা দেখাত আকৰ্ষণীয়, কাগজত দেখাত ভালেই। আমাৰ সকলো সমস্যা ইতিবাচক চিন্তাৰ যোগেদিয়েই সমাধা কৰিব পৰা হ'লে নিশ্চয় ভাল, কিন্তু নেতিবাচক চিন্তাটো যথেষ্ট শক্তি আছে। আজি হয় বুলি কোৱাৰ লগতে নহয় বুলি ক'বলৈকো আমি শিকিব লাগিব। সেই উদাৰপন্থীসকলো সপোন দেখা লোক মাত্ৰ, কাৰণ তেওঁলোক আচলতে বাস্তৱৰ মুখামুখি নহয়। এখন পশ্চিমীয়া দেশত যুদ্ধবিৰোধী মত প্ৰকাশ কৰা লোকসকলৰ বিষয়ে আমি চাব পাৰোঁ। বিশেষকৈ এখন বিশেষ যুদ্ধৰ সময়ত এনে মতবাদে ঘাইকৈ গা কৰি উঠিছিল, আৰু এনেধৰণৰ কথা বতৰাই আচলতে সমস্যাটো বঢ়াইছিলহে, কাৰণ সেই যুদ্ধবিৰোধী মতবাদৰ সমৰ্থনত দেশজুৰি চলা বিভিন্ন বিক্ষোভ সভা আদিয়ে আচলতে যুদ্ধখন দীঘলীয়াহে কৰিছিল। ফলত আৰু অধিক মানুহৰহে মৃত্যু হৈছিল আৰু নানা ধৰণৰ লোকচান হৈছিল। এনেধৰণৰ মত একপক্ষীয়ভাৱে প্ৰকাশ কৰি থকাসকলে আচলতে এই কথাটো পাহৰি যায়, এই কথাটো অনুভৱেই নকৰে যে আমি আচলতে এখন অতি বেয়া পৃথিৱীত বাস কৰি আছো আৰু আমি বাস্তৱৰ সৈতে মুখামুখি হ'বই লাগিব। এইটো আমি কেতিয়াও অৱহেলা কৰিব নোৱাৰো। ষ্টীল বেল্ট লগোৱা টায়াৰবোৰো নামি গৈ খহটা মাটিৰেই চলিব লাগে, আৰু তেনেকুৱা টায়াৰো ফাটে। এনে যুদ্ধবিৰোধী মতবাদৰ পোষকতা কৰাসকল আচলতে সপোন দেখা লোক, তেওঁলোক বাস্তৱৰ মুখামুখি নহয়। আমাৰ ডাঙৰ সৈন্যবাহিনী থাকিলে, অত্যাধুনিক মাৰণাস্ত্ৰ থাকিলে গীৰ্জাঘৰৰ ভিতৰত নিৰাপদে আৰামেৰে বহি এনেধৰণৰ কথা কোৱাটো সহজ, কিন্তু কথাবোৰ আমি সদায় তেনেভাৱে চালেই নহ'ব। তেনেকুৱা মানুহবোৰে নিশ্চয় সমাজৰ অতি ঘিনলগীয়া ঠাই বা ৰাতিৰ জঘন্য সমাজখনৰ পিনেও চকু মুদি থাকে, যদিও তেওঁলোকে দিনত অতি সাহসেৰে কথা কয়। এনেকুৱা মানুহবোৰ কল্পনাবিলাসী। তেওঁলোক খ্ৰীষ্টীয় মণ্ডলীত সোমাই পৰি খ্ৰীষ্টীয় মণ্ডলীক নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিব খোজে। যুদ্ধত লিপ্ত হোৱা মানে খ্ৰীষ্টৰ শিক্ষাক অগ্ৰাহ্য কৰা বুলি তেওঁলোকে মত দিব খোজে। প্ৰভু যীশুৱে এষাৰ কথা কৈছিল, যেতিয়া বলৱানজনে অস্ত্ৰ শস্ত্ৰেৰে ভালকৈ যুগুত হৈ নিজৰ চোতালত পহৰা দিয়ে তেতিয়া তেওঁৰ সম্পত্তি নিৰাপদে থাকে। লোক 11:21। এৰা, আমি নিজৰ আত্মীয় স্বজনক প্ৰতিৰক্ষা দিবলৈ সুসজ্জিত হ'বই লাগিব। প্ৰভু যীশুৱে এইবুলিও কৈছিল লোকে লিখা শুভবাৰ্তা 14:31। আৰু অন্য ৰজাৰে সৈতে ৰণ কৰিবলৈ যাওঁতে 10,000 সৈন্য লৈ 20,000 সৈতে অহাজনৰ অহিতে আগবাঢ়ি যাব পাৰেনে নোৱাৰে প্ৰথমতে বহি ইয়াক বিবেচনা নকৰা কোন ৰজা আছে। শত্ৰুপক্ষৰ বিচাৰ লোৱাটো ভুল বুলি প্ৰভু যীশুৱে কেতিয়াও কোৱা নাছিল, বৰং ৰজাই শত্ৰুপক্ষৰ শক্তি কিমান সেইটো হিচাপ কৰি লোৱাটোহে ভাল বুলি কৈছিল। আৰু তেওঁ এইটো বুজাইছিল যে ৰজাজন চতুৰ হ'ব লাগিব আৰু কেনেদৰে যুদ্ধত আগবাঢ়িব তাৰ পৰিকল্পনা কৰিব পাৰিব লাগিব। গতিকে অন্ধৰ দৰে যুদ্ধৰ বিৰোধিতা কৰা এই মানুহবোৰে আচলতে প্ৰভু যীশুৱে কি কথা কৈছিল সেইটো জানিব নোখোজে বুলিহে আমি ক'ব পাৰোঁ। প্ৰভু যীশুৱে প্ৰথমবাৰ যেতিয়া নিজৰ শিষ্যসকলক পঠিয়াইছিল তেতিয়া এইবুলি কৈছিল, আৰু তেওঁ সেই 12 পাচনিক ওচৰলৈ মাতি দুজন দুজনকৈ তেওঁলোকক পঠাবলৈ ধৰিলে আৰু তেওঁলোকক অসুচী আত্মাবোৰৰ ওপৰত ক্ষমতা দি এই আদেশ দিলে, তোমালোকে বাটৰ নিমিত্তে কেৱল লাখুটিত বাজে পিঠা বা জুলুঙা বা টঙালিত পইচা এইবোৰৰ একোকে নল'বা, কিন্তু ফান্তি পিন্ধিবা আৰু চোলা দুটা নিপিন্ধিবা। মাৰ্কে লিখা শুভবাৰ্তা 6:7-9। কিন্তু পাছত যেতিয়া তেওঁলোকক পৃথিৱীৰ সীমালৈকে তেওঁ পঠিয়াই দিছিল তেতিয়া প্ৰভু যীশুৱে কি কৈছিল চাওকচোন। পাছে তেওঁলোকক ক'লে, মই যেতিয়া বিনা পাদুকা মোনা আৰু জুলুঙাৰে তোমালোকক পঠাইছিলোঁ তেতিয়া তোমালোকৰ কিহবাৰ নাটনি হৈছিল নে? তেওঁলোকে ক'লে, একোৰো নহৈছিল। তাতে তেওঁলোকক ক'লে, কিন্তু এতিয়া যাৰ মোনা আছে তেওঁ তাক লওক, সেইদৰে জুলুঙাও লওক, আৰু যাৰ তৰোৱাল নাই তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক। লোকে লিখা শুভবাৰ্তা 22:35-36। প্ৰিয় শ্ৰোতা, আমি কোনো যুদ্ধ নিবিচাৰোঁ আৰু কোনেও যুদ্ধত অংশ ল'ব নিবিচাৰোঁ। এনেদৰে কোৱাটো শুনিবলৈ নিশ্চয় ভাল আৰু এই কথাত আমি সকলো নিশ্চয় একমত। আমি সকলোৱে সুখে সন্তোষে আৰামেৰে শান্তিৰে নিজৰ দেশখনত নিৰাপদে থাকিবলৈ নিশ্চয় ভাল পাওঁ। কোনো যুদ্ধত ভাগ ল'ব নলগা হোৱাটো নিশ্চয় খুব ভাল কথা, কিন্তু আমি বাস্তৱৰ সৈতেও মুখামুখি হ'ব লাগিব আৰু এই জঘন্য পৃথিৱীখনত আমাৰ আত্মীয় স্বজনৰ সুৰক্ষাৰ কাৰণে কেতিয়াবা হাতত অস্ত্ৰ তুলি ল'ব লগা নিশ্চয় হ'ব পাৰে। খ্ৰীষ্টীয় মণ্ডলীত সোমাই পৰা সেই বিশ্বাসভ্ৰষ্ট লোকবিলাকৰ প্ৰথমটো পৰিচয় এয়েই যে তেওঁলোক কল্পনাবিলাসী, বাস্তৱতাৰ সৈতে তেওঁলোকৰ মিল নাই, মানুহক তেওঁলোকে ভুল কথা শিকায়, দেখাত ভাল কিন্তু ভুল। প্ৰিয় শ্ৰোতা, আমি কোন মানুহৰ কথালৈ কাণ দিওঁ সাৱধান হ'ব লাগে, আৰু ঈশ্বৰৰ ইচ্ছা কি সেই কথা জানিবলৈ ঈশ্বৰৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰ আমি নিয়মিতভাৱে অধ্যয়ন কৰি থাকিব লাগে, নহয়নে বাৰু? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে smstb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কোন দিকে আজি বাৰু ঘূৰে, কিহৰ আহাৰ আৰু কিহৰ মায়াত হৃদয়ে হাহাকাৰ কৰে, কিহৰ আহাৰ আৰু কিহৰ মায়াত হৃদয়ে হাহাকাৰ কৰে। বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰ কোনে আজি টুকুৰিয়া, শুনা এবাৰ নীৰৱে কাণ পাতি কোনে টুকুৰিয়া, কোনে বাৰু টুকুৰিয়া। যিচুৱে তোমাক মাতিছে আজি, যিচুৱে তোমাক মাতিছে আজি, লাভ বিলাস আৰু ভোগ বিলাসত যদিহে বন্ধু আছা মুজি, লাভ বিলাস আৰু ভোগ বিলাসত যদিহে বন্ধু আছা মুজি, এবাৰ থমকি ৰৈ নীৰৱে শুনা যিচুৱে মাতিছে আজি, এবাৰ থমকি ৰৈ নীৰৱে শুনা যিচুৱে মাতিছে আজি। বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰ কোনে আজি টুকুৰিয়া, শুনা এবাৰ নীৰৱে কাণ পাতি কোনে টুকুৰিয়া, বাৰু টুকুৰিয়াৱে তোমাক মাতিছে আজি, বন্ধুৱে তোমাক মাতিছে আজি, যিচুৱে তোমাক মাতিছে আজি,
তোমাৰ জীৱন নাও। কিবা থো ধু ধুমুহা রাস ফালনা